এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ 4,500টা পদৰ বাবে অনলাইন আবেদনৰ তাৰিখ পুনৰ সলনি কৰিছে। পূৰ্বে এই প্ৰক্ৰিয়া আজি আৰম্ভ হোৱাৰ কথা আছিল। আজি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি অহা 8 মাৰ্চৰ পৰা 8 এপ্ৰিললৈ প্ৰাৰ্থীসকলে এই পদসমূহৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। সঞ্চালকালয়ে প্ৰাথমিক বিদ্যালয় 2,900টা আৰু উচ্চ প্ৰাথমিক 1,600টা শিক্ষক পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল। এই বিজ্ঞাপন অনুসৰি প্ৰাৰ্থীসকলে বিভাগীয় ৱেবছাইটৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বিশ্ব শ্ৰৱণ দিৱস পালন কৰা হয়। গুৱাহাটীৰ দৃষ্টিহীন ক্ৰিকেট ফেডাৰেচনৰ সৌজন্যত লখিমপুৰ জিলাৰ চীনাতলীয়াৰ মুকাবধিৰ বিশেষ বিদ্যালয়ত এই দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতিয়ে বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়ন যাতে কোনো কাৰণতে আধৰুৱা নহয় তাৰ বাবে অভিভাৱকসকলক সচেতন হবলৈ অনুৰোধ জনায়। নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত আজি সকলো বিভাগৰ বিশেষজ্ঞ আৰু নাৰ্ছিং পাঠ্যক্ৰমৰ ছাত্ৰীসকলৰ উপস্থিতিত বিশ্ব শ্ৰৱণ দিৱস পালন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি কাৰ্যসূচীত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ শ্ৰৱণ শক্তি পৰীক্ষা কৰাৰ লগতে নৱজাতকৰ পৰা বৃদ্ধলৈকে কাণৰ যতন লোৱাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব সন্দৰ্ভত আলোচনা কৰা হয়। নগাঁও জিলাৰ খণ্ড পৰ্যায়তো ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ বিষয়ববীয়াসকলে কেইবাখনো বিদ্যালয়লৈ গৈ ছাত্ৰ ছাত্ৰীসকলৰ শ্ৰৱণ শক্তিৰ পৰীক্ষা কৰে। মাজুলী শিক্ষা স্বাস্থ্য বিভাগৰ উদ্যোগত কমলাবাৰী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত শ্ৰৱণ দিৱস পালন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি এটা সজাগতামূলক ৰেলী উলিওৱাৰ লগতে প্ৰচাৰ পত্ৰিকা বিতৰণেৰে জনসাধাৰণক কাণৰ যতন সন্দৰ্ভত সচেতন কৰাৰ প্ৰয়াস কৰা হয়। ধুবুৰী জিলাতো আজি জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত বিশ্ব শ্ৰৱণ দিৱস উপলক্ষে সজাগতা সভা, শ্ৰৱণ পৰীক্ষণ শিবিৰকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি চৰাইদেউ জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত তথা জিলা প্ৰশাসনৰ সহযোগত অহা 7 মাৰ্চত চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ৰ প্ৰাংগণত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছে। এই স্বাস্থ্য পৰীক্ষা শিবিৰত স্তনৰ কৰ্কট ৰোগ, জৰায়ুৰ কৰ্কট ৰোগ, মুখগহ্বৰৰ কৰ্কট ৰোগ, মধুমেহ, উচ্চ ৰক্তচাপ, হেপাটাইটিছ বি আৰু চিৰ পৰীক্ষাৰ উপৰি আয়ুষ্মান ভাৰত স্বাস্থ্যপত্ৰ তথা আভা কাৰ্ড প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সহায় কৰা হ'ব। ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে আজি অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ শিৱসাগৰত হ'বলগীয়া 52 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ বাবে বিশেষ নৈমিত্তিক ছুটী প্ৰদানৰ কথা ঘোষণা কৰে। বিদ্যালয় শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশ অনুসৰি অহা 20 মাৰ্চৰ পৰা 22 মাৰ্চলৈ হ'বলগীয়া এই অধিৱেশনত অংশগ্ৰহণ কৰা সন্থাৰ প্ৰতিনিধিসকলে এই নৈমিত্তিক ছুটী লাভ কৰিব। ছত্তীশগড়ৰ পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত এখন আসন সংৰক্ষণ কৰা হ'ব বুলি ৰাজ্যখনৰ ৰাজ্যপাল তথা পূৰ্বৰ মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাই আজি গুৱাহাটীত এখন সংবাদমেলত প্ৰকাশ কৰে। তেওঁ কয় যে ইয়াৰ বাবে ৰাজ্যখনৰ বাজেটত 2 কোটি টকা ধাৰ্য কৰা হৈছে। ছত্তীশগড়ৰ ৰাজ্যভাষাতে মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰাজিক লৈ শিক্ষাৰ্থীসকলে গৱেষণা কৰিব পাৰিব বুলি শ্ৰীডেকাই জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে গুৱাহাটীৰ উজান বজাৰৰ মহিলা ভাওনা দলে ছত্তীশগড়ত গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা প্ৰদৰ্শন কৰিব। অসমত শীঘ্ৰে ছত্তীশগড় ভৱন নিৰ্মাণ কৰা হ'ব বুলি উল্লেখ কৰি শ্ৰীডেকাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ছত্তীশগড়তো অসম ভৱন স্থাপনৰ বাবে আহ্বান জনায়। দৰং জিলাৰ চিপাজাৰ হাতীমুৰীয়া নিবাসী ব্যাস সংগীতৰ বিশিষ্ট শিল্পী ধৰ্মেশ্বৰ নাথৰ আজি বিয়লি মঙলদৈ অসামৰিক চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় 80 বছৰ। লোককৃষ্টিৰ সাধক ধৰ্মেশ্বৰ নাথে 1984 চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত শিল্পীৰ মৰ্যাদা লাভ কৰি নিয়মীয়াকৈ ওজাপালি পৰিৱেশন কৰি আহিছিল। 2023 চনত তেওঁ ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীৰ অমৃত বঁটা আৰু 2024 চনত ৰাজ্য চৰকাৰৰ সন্মানীয় বিষ্ণুৰাভা বঁটা লাভ কৰিছিল। বিয়া সোজাপালিৰ একান্ত সাধক ধৰ্মেশ্বৰ নাথৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে এটা শোকবাৰ্তাত শিল্পীগৰাকীৰ মৃত্যুৱে দৰঙী লোককৃষ্টিৰ ক্ষেত্ৰখনত বৃহৎ শূন্যতাৰ সৃষ্টি কৰিলে বুলি মন্তব্য কৰে। তেখেতৰ লোককৃষ্টিৰ সাধনা বহুতৰ বাবে চিৰদিন অনুকৰণীয় আদৰ্শ হৈ ৰ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। শিল্পীগৰাকীৰ মৃত্যুত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, চিপাজাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীকে ধৰি বিভিন্ন ব্যক্তি আৰু অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05